এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো জিন্দিৰাণী ডেকাই আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহত আছে, কাইলৈ ৰাষ্ট্ৰীয় মৰ্যাদাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ শেষকৃত্য, মতিলাল নেহৰু মাৰ্গৰ বাসভৱনত প্ৰয়াত নেতাগৰাকীৰ প্ৰতি গুণমুগ্ধৰ শ্ৰদ্ধাঞ্জলি, অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক তথা বিক্ৰেতা সংস্থাৰ উদ্যোগত অসম গ্ৰন্থমেলা আৰম্ভ, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দ্বা বিংশতিতম সমাৱৰ্তনত সহস্ৰাধিক শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান, সদৌ অসম ছাত্ৰ সন্থাই প্ৰৱৰ্তন কৰা প্ৰতিমা বৰুৱা পাণ্ডেৱতা লোক সংস্কৃতিৰ একনিষ্ঠ সাধক দুৰ্গেশ্বৰ সোণোৱালক প্ৰদান, আৰু মেলবৰ্ণ টেষ্টৰ আজি দ্বিতীয় দিনাৰ সামৰণিত অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ 474 ৰাণৰ প্ৰত্যুত্তৰত ভাৰতৰ 5 উইকেটত 164 ৰাণ। যোৱা নিশা দেহাৱসান ঘটা প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ শেষকৃত্য কাইলৈ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ'ব। বৰ্তমান নতুন দিল্লীৰ মতিলাল নেহৰু মাৰ্গত থকা বাসগৃহত তেওঁৰ নশ্বৰ দেহ ৰখা হৈছে। আজি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে নেতাগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা তৰ্পণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহত পুষ্পাৰ্ঘ নিবেদন কৰি তেওঁৰ প্ৰতি সন্মান জনায়। উল্লেখযোগ্য যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ সিঙৰ বিয়োগত 7-দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে। এই সময়ছোৱাত সকলো চৰকাৰী কাৰ্যালয়, গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰতিষ্ঠান আদিৰ লগতে বিদেশত থকা ভাৰতীয় দূতাবাসসমূহতো ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখা হ'ব। ইয়াৰ লগতে আমোদ প্ৰমোদমূলক সকলো চৰকাৰী কাৰ্যসূচীও বন্ধ থাকিব। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক তথা বিক্ৰেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত অসম গ্ৰন্থমেলা আজিৰে পৰা অনুষ্ঠিত হৈছে। শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে আজি আবেলি এই গ্ৰন্থমেলাৰ দুৱাৰ মুকলি কৰে। গ্ৰন্থমেলা উন্মোচন কৰি মন্ত্ৰী ডাঃ পেগুৱে কয় যে অসমীয়া ভাষাৰ এটা স্বকীয় ইতিহাস আছে আৰু ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে এই কথা প্ৰতিপন্ন কৰিছে। তেওঁ কয় যে শেহতীয়াকৈ কামৰূপৰ বুৰঞ্জী আৰু অসমীয়া ভাষাক লৈ নতুন ধৰণৰ গৱেষণা আৰম্ভ হৈছে। গ্ৰন্থমেলাখনে ৰাজ্যখনত অধ্যয়নৰ সংস্কৃতি গঢ়ি তুলিছে বুলি তেওঁ কয়। অনুষ্ঠানত ভাষণ দি দিল্লীৰ বিশিষ্ট সাংবাদিক ইতিহাসবিদ লেখক হিন্দল সেনগুপ্তই অসমৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠবীৰ লাচিত বৰফুকনৰ বীৰত্বৰ বিষয়ে উল্লেখ কৰে।
रिच है, कितना इलस्ट्रियस है, उसमें कितना गौरव है, बहुत कम लोगों को पता है। और मैं इतिहासकार के नाते मैं लचित बोरफुकन जी के बारे में बड़ा काम कर रहा था। एक नदी के ऊपर कैसे युद्ध करना होता है उसका जो स्ट्रैटेजी है, हम लचित बोरफुकन जी के ब्रह्मपुत्र नेवल वॉरफेयर के स्ट्रैटेजी के लेके सिखाते हैं। ये एक बहुत इम्पोर्टेंट हमारे इतिहास का एक मापदंड है कि हम इतनी युद्ध के बारे में बात करते हैं, विजय के बारे में बात करते हैं, पराजय के बारे में बात करते हैं, बट शायद दिल्ली, मुंबई, बैंगलोर ऐसी जगह में बहुत लोगों को पता नहीं होगा कि अहोम साम्राज्य ऐसा एकमात्र साम्राज्य हमारे देश में है और था, जिनको मुगलों ने 17 बार आक्रमण किया और वो 17 बार जीत अहोम की हुई।
আজিৰ উদ্বোধনী সভাত দ্য ফেডাৰেশ্যন অব পাব্লিছাৰ এণ্ড বুকচেলাৰ্ছ এছ'চিয়েচন অব ইণ্ডিয়াৰ সভাপতি সুৰিন্দৰ কুমাৰ ঘাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। সভাৰ আৰম্ভণিতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ বিদেহ আত্মাৰ সদগতিৰ বাবে 1 মিনিট সময় মৌনতা অৱলম্বন কৰা হয়। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত গ্ৰন্থমেলাৰ দিনকেইটাত শিক্ষানুষ্ঠানৰ মাজত সাংস্কৃতিক প্ৰতিযোগিতাৰ বাহিৰে গ্ৰন্থমেলাৰ আন সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰা হৈছে। আজিৰ উদ্বোধনী অনুষ্ঠানত অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰি উলিওৱা 42খন গ্ৰন্থ উন্মোচন কৰা হয়। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দ্বা বিংশতিতম সমাৱৰ্তন সমাৰোহ আজি অনুষ্ঠিত হয়। এই সমাৰোহত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা বিশ্ববিদ্যালয় মঞ্জুৰী আয়োগৰ অধ্যক্ষ অধ্যাপক এম জগদীশ কুমাৰে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। তেওঁৰ সমাৱৰ্তন ভাষণত অধ্যাপক কুমাৰে কয় যে ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ দৰে আমাৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহো সংবিধানৰ আদৰ্শেৰে পৰিচালিত হয়। তেওঁ শিক্ষাৰ্থীসকলক প্ৰত্যাহ্বানসমূহক সুযোগলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনায়। বিশ্বৰ আগশাৰীৰ বুলি বিবেচিত ফৰ্চুন 500 কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ অধিকাংশই ভাৰতীয় হোৱাৰ উদাহৰণ দি অধ্যাপক কুমাৰে কয় যে দেশক সম্পূৰ্ণকৈ সলনি কৰাৰ ক্ষমতা আমাৰ যুৱ সমাজৰ আছে। তেওঁ উচ্চ শিক্ষাৰ সুবিধা সমাজৰ দুৰ্বলতৰ শ্ৰেণীৰ শিক্ষাৰ্থীয়েও লাভ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দীক্ষান্ত সমাৰোহত সভাপতিত্ব কৰি ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই কয় যে এনে সমাৱৰ্তন সমাৰোহে শিক্ষাৰ্থীসকলক সমাজ আৰু দেশৰ প্ৰতি থকা তেওঁলোকৰ কৰ্তব্যৰ কথা সোঁৱৰাই দিয়াত মুখ্য ভূমিকা পালন কৰে। অনুষ্ঠানত ভাষণ দি তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভুনাথ সিঙে পৰৱৰ্তী শিক্ষাবছৰত তেজপুৰ বিশ্ববিদ্যালয়ত অৰ্থনীতি বিজ্ঞান, ৰাজনীতি বিজ্ঞান, মনস্তত্ব বিজ্ঞান, ভূগোল বিজ্ঞান, পৰিৱেশ কলা আৰু জনজাতি অধ্যয়ন বিভাগ মুকলি কৰা হ'ব বুলি প্ৰকাশ কৰে। আজিৰ সমাৱৰ্তনত 131গৰাকী শিক্ষাৰ্থীক পি এইচ ডি, 739গৰাকীক স্নাতকোত্তৰ, 428গৰাকীক স্নাতক, 14গৰাকীক স্নাতকোত্তৰ ডিপ্লমা আৰু দূৰসংযোগ আৰু অনলাইন মাধ্যমেৰে ডিপ্লমা লাভ কৰা 51গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হয়। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৃতিত সদ অসম ছাত্ৰ সন্থাই প্ৰৱৰ্তন কৰা প্ৰতিমা বৰুৱা পাণ্ডে বঁটা আজি লোক সংস্কৃতিৰ একনিষ্ঠ সাধক দুৰ্গেশ্বৰ সোণোৱালক প্ৰদান কৰা হয়। আজি গুৱাহাটীৰ চানমাৰীৰ প্ৰতিমা বৰুৱা পাণ্ডে উদ্যানত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডাঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সমন্বিতে ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে শ্ৰী সোণোৱালক এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে প্ৰতিমা বৰুৱা পাণ্ডে সোঁৱৰণী স্মাৰক, পাটৰ চেলেং চাদৰ, গামোচা, এৰী চোলা, সম্বৰ্ধনা পত্ৰ আৰু নগদ 25,000 টকা। প্ৰতিমা বৰুৱা পাণ্ডেৰ দ্বাবিংশ তিতম স্মৃতি দিৱসৰ আজিৰ এই অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সৰ্জুন হাঞ্চু আৰু আন ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল। ইফালে আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যুবাৰ্ষিকী ৰাজ্যৰ বিভিন্ন ঠাইত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হৈছে। গোৱালপাৰা জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে প্ৰয়াত শিল্পীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰে। এই উপলক্ষে গোৱালপাৰা চহৰৰ বাপুজীনগৰ মহিলা সমিতিয়ে বাপুজীনগৰ সমূহীয়া ভৱনত পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি, গোৱালপৰীয়া লোকগীতৰ প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰে। ধুবুৰী জিলাতো প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যুবাৰ্ষিকী পালন কৰা হয়। এই উপলক্ষে বিলাচীপাৰাৰ বনিয়াপাৰাত থকা প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। কাৰ্যসূচীৰ লগত সংগতি ৰাখি গোৱালপৰীয়া লোকগীত প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। দক্ষতা বিকাশ আৰু শক্তি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনে আজি দৰং জিলাৰ মঙলদৈৰ গেৰিমাৰীত নিৰ্মীয়মান অসম দক্ষতা বিশ্ববিদ্যালয়ৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰী শ্ৰী ফুকনে নিৰ্মাণ কাৰ্যৰ পৰ্যালোচনা কৰাৰ লগতে বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। বিশ্ববিদ্যালয়খন অহা বছৰৰ জুলাই মাহৰ ভিতৰত কাৰ্যকৰী কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। নিৰ্মাণস্থলী পৰিদৰ্শন কৰাৰ সময়ত মন্ত্ৰীগৰাকীৰ সৈতে বিধায়ক বসন্ত দাস, পৰমানন্দ ৰাজবংশী উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড মঙলদৈ সংমণ্ডলৰ মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ বিষয়াসকলৰ সৈতে বিভিন্ন বিষয়ে আলোচনা কৰে। দৰং জিলাৰ শক্তি বিতৰণ তথ্য বিদ্যুৎ খণ্ডৰ কাম কাজ কিদৰে পৰিচালিত হৈ আহিছে সেই সন্দৰ্ভতো তেওঁ বিষয়াসকলৰ পৰা খতিয়ান লয়। মহানগৰীৰ কুমাৰপাৰাত আজি এটা নাহৰ ফুটুকি বাঘক লৈ আতংকৰ সৃষ্টি হয়। এঘৰ লোকৰ ঘৰৰ চিৰিৰ কাষত আশ্ৰয় লৈ থকা নাহৰ ফুটুকি বাঘটোক লৈ অঞ্চলটোত আতংক অব্যাহত আছে। বৰ্তমান বন বিভাগৰ লোকে বাঘটোক সংজ্ঞাহীন কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। কৃষিমন্ত্ৰী অতুল বৰাই আজি গোলাঘাট জিলাৰ বোকাখাট সমষ্টিৰ গুলুং টেমেৰা গাঁও পঞ্চায়তত অনুষ্ঠিত এখন সভাত পাৱাৰ টিলাৰ আৰু পানী পাম্প মেচিন প্ৰদান কৰে। প্ৰধানমন্ত্ৰী আদৰ্শ গ্ৰাম্য যোজনা আঁচনিৰ অধীনত ITDP-ৰ দ্বাৰা 22টা আত্মসহায়ক গোট আৰু কৃষক গোটৰ মাজত পাৱাৰ টিলাৰ আৰু পানী পাম্প মেচিন বিতৰণ কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা মটৰ চাইকেলেৰে বিশ্ব ভ্ৰমণলৈ অহাৰ বাটত লামডিঙৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাত নিহত বেৰী থমছন নামৰ মহিলা পৰ্যটকগৰাকীৰ অন্তিম সংস্কাৰ আজি নগাঁও চিকিৎসা মহাবিদ্যালয়ত সম্পন্ন কৰা হয়। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে মাৰ্কিন নাগৰিকগৰাকীৰ মৃতদেহ আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুযায়ী যোৱা এসপ্তাহ ধৰি চিকিৎসালয়খনত সংৰক্ষণ কৰা হৈছিল। নতুন দিল্লীস্থিত মাৰ্কিন দূতাবাসে বেৰীৰ পৰিয়ালৰ সন্মতি সাপেক্ষে মৃতদেহৰ অন্তিম সংস্কাৰ নগাঁৱতে সম্পন্ন কৰাৰ বাবে অনুমতি দিয়ে আৰু সেই অনুসৰি আজি খ্ৰীষ্টীয় ৰীতি নীতি অনুসৰি এই তেওঁৰ শৱদেহ সমাধিস্থ কৰা হয়। উল্লেখযোগ্য যে কেইবাখনো দেশ মটৰ চাইকেলেৰে ভ্ৰমণ কৰি 8 দিন পূৰ্বে লামডিঙৰ পৰা তেজপুৰ অভিমুখে গৈ থকা অৱস্থাত এখন ট্ৰাকে বেৰীক খুন্দিওৱাৰ ফলত তেওঁৰ মৃত্যু হৈছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 দৃষ্টিপাতত সংবাদ মাধ্যমৰ প্ৰচাৰ বিমুখ তিনিগৰাকী ব্যক্তিৰ সৈতে আলোচনাৰ এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানত দৃষ্টিবাধিতসকলৰ বাবে নিৰলসভাৱে কাম কৰি অহা সংগঠন KRU365 নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ প্ৰতিষ্ঠাপক ভৃগু বৰঠাকুৰ, সমাজৰ অৱহেলিত তথা অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে কাম কৰি অহা সংগঠন হেল্প এইড ফাউণ্ডেশ্যনৰ অধ্যক্ষ অঞ্জুলিনা দেৱচৌধুৰী আৰু বাটে পথে অৱহেলিত অনাদৃত হৈ ঘূৰি ফুৰা কুকুৰ মেকুৰীৰ প্ৰতিপালন কৰা সংগঠন অভিনৱ প্ৰয়াসৰ অধ্যক্ষ উৰ্মিমালা দাসৰ সৈতে হোৱা কথা বতৰা শুনিবলৈ পাব। অনুষ্ঠানৰ আঁত ধৰিব ৰাজীৱ লোচন বৰঠাকুৰে। অনুষ্ঠান চলি থকা সময়ত আগ্ৰহী শ্ৰোতাই 03612662876 অথবা 2662325 নম্বৰ দুটাত ফোন কৰি তিনিওগৰাকী অতিথিৰ সৈতে কথা পাতিব পাৰিব। অসম আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চে আজি ধুবুৰী জিলাৰ বিলাচীপাৰাৰ বান্ধৱ গাঁৱৰ পৰা শাহিনুৰ ইছলাম নামৰ এজন যুৱকক জেহাদী সন্দেহত কৰায়ত্ত কৰিছে। বিশেষ টাস্ক ফৰ্চৰ প্ৰঘাত অভিযান তীব্ৰতৰ কৰি তুলি আজি শাহিনুৰক গ্ৰেপ্তাৰ কৰে। শাহিনুৰৰ পৰা আৰক্ষীয়ে বহু আপত্তিজনক নথি পত্ৰ জব্দ কৰিছে।
ধন্যবাদ মৰমী কাশ্যপ। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত নিয়োজিত মঙলদৈৰ যুৱ চিকিৎসক মিৰ্জাদুল হুদাল কালি মটৰ চাইকেল দুৰ্ঘটনাত মৃত্যু হয়। চিকিৎসকগৰাকীয়ে নিজৰ বাহনেৰে গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত এখন ট্ৰাকে খুন্দা মৰাৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হয়। পাছত তেওঁক চাংচাৰীত থকা সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান এইমছত ভৰ্তি কৰোৱা হয় যদিও তাতে চিকিৎসকগৰাকীৰ মৃত্যু হয়। আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন ইতিমধ্যে জব্দ কৰিছে। ইফালে চিপাঝাৰৰ দীপিলাত সংঘটিত আন এটা পথ দুৰ্ঘটনাত আজি ডাম্পাৰৰ খুন্দাত এজন দশম শ্ৰেণীৰ ছাত্ৰ গুৰুতৰভাৱে আহত হয়। ডাম্পাৰখনে ভুল দিশেৰে আহি ছাত্ৰজনক খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। মহানগৰীৰ গাড়ীগাঁৱৰ ব্ৰহ্মপুত্ৰৰ লুইতপাৰ ঘাটত আজি দুটা মৃতদেহ উদ্ধাৰ কৰা হয়। মৃতদেহ দুটা এজন যুৱক হীৰক দাস আৰু আনটো অষ্টম শ্ৰেণীত পঢ়ি থকা এগৰাকী কিশোৰীৰ বুলি আমাৰ সংবাদদাতাই জনাইছে। উল্লেখযোগ্য যে যোৱা 24 ডিচেম্বৰৰ নিশাৰে পৰা কিশোৰীগৰাকী নিৰুদ্দেশ হৈ আছিল। পৰিয়ালৰ লোকে মৃত হীৰক দাস নামৰ যুৱকজনে কিশোৰীগৰাকীক অপহৰণ কৰা বুলি জালুকবাৰী আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰিছিল। আজি লুইতৰপাৰ ঘাটত যুৱকজনৰ লগতে কিশোৰীগৰাকীৰো মৃতদেহ উদ্ধাৰ হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই আছে। মেলবৰ্ণত অনুষ্ঠিত চতুৰ্থ টেষ্টৰ আজি দ্বিতীয় দিনাৰ সামৰণিত অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ 474 ৰাণৰ প্ৰত্যুত্তৰত ভাৰতে 5 উইকেটৰ বিনিময়ত 164 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ অপেনাৰ যশস্বী জয়ছোৱালে 82 ৰাণ সংগ্ৰহ কৰে। বিৰাট কোহলীয়ে 37 ৰাণ আৰু কে এল ৰাহুলে 24 ৰাণৰ বৰঙণি আগবঢ়ায়। অৱশ্যে অধিনায়ক ৰোহিত শৰ্মা ব্যৰ্থ হয়। দিনান্তত ঋষভ পণ্টে 6 আৰু ৰবীন্দ্ৰ জাদেজাই 4 ৰাণ কৰি খেলি আছে। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই কালি 6 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 311 ৰাণৰ পৰা আজিৰ খেল আৰম্ভ কৰে আৰু ষ্টিভেন স্মিথৰ 140 ৰাণৰ সহযোগত দলটোৱে মুঠ 474 ৰাণ সংগ্ৰহ কৰে। যশপ্ৰীত বুমৰাই 4 আৰু ৰবীন্দ্ৰ জাদেজাই 3 উইকেট দখল কৰে। আজি ভাৰতীয় দলৰ খেলুৱৈসকলে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুত শ্ৰদ্ধা জনাই কলা বেজ পৰিধান কৰি খেলপথাৰত নামে। কেৰালাত অনুষ্ঠিত 27 সংখ্যক ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় চেপাক টাক্ৰু চেম্পিয়নশ্বিপত অসমৰ ছোৱালী দলে সোণৰ পদক অৰ্জন কৰিছে। কালি অনুষ্ঠিত কোৱাড ইভেণ্টৰ ফাইনেলত অসমে মণিপুৰক 2-1 ছেটত পৰাস্ত কৰে। ছেমি ফাইনেলত অসমে মণিপুৰক পৰাস্ত কৰিছিল। আনহাতে ছোৱালী দলটোৱে দলগত শাখাত ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাখনৰ কোৱাড ইভেণ্টত অসমৰ ল'ৰাৰ দলটোৱে ৰূপৰ পদক অৰ্জন কৰে। ফাইনেলত অসম বিহাৰৰ হাতত পৰাজিত হয়। অসম ভলীবল সন্থাৰ উদ্যোগত আৰু গোৱালপাৰা জিলা ক্ৰীড়া সন্থাৰ সহযোগত আজিৰে পৰা গোৱালপাৰাত 58 সংখ্যক আন্তঃজিলা জুনিয়ৰ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে প্ৰতিযোগিতাখন উদ্বোধন কৰে। প্ৰতিযোগিতাখনত ল'ৰাৰ 32 আৰু ছোৱালীৰ 20 জিলা দলে অংশগ্ৰহণ কৰিছে। আজি প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলন, মাৰ্চ পাষ্ট আৰু বাৰে ৰহণীয়া কৃষ্টি প্ৰদৰ্শন কৰা হয়। মৰিগাঁৱৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত আজিৰে পৰা 46 সংখ্যক আন্তঃজিলা এথলেটিক্স প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। অসম এথলেটিক্স সন্থাৰ উদ্যোগত আয়োজিত প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে। কোকৰাঝাৰৰ ছাই খেলপথাৰত আজিৰে পৰা আন্তঃজিলা মাষ্টাৰ্ছ এথলেটিক্স চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। কেবিনেট মন্ত্ৰী উৰ্খা গৌৰৱ ব্ৰহ্মাই আজি প্ৰতিযোগিতাখন উদ্বোধন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ আকৌ এবাৰ। কাইলৈ ৰাষ্ট্ৰীয় মৰ্যাদাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ শেষকৃত্য। মতিলাল নেহৰু মাৰ্গৰ বাসভৱনত প্ৰয়াত নেতাগৰাকীৰ প্ৰতি গুণমুগ্ধৰ শ্ৰদ্ধাঞ্জলি। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক তথা বিক্ৰেতা সংস্থাৰ উদ্যোগত অসম গ্ৰন্থমেলা আৰম্ভ। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ 22তম সমাৱৰ্তনত সহস্ৰাধিক শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান। সদৌ অসম ছাত্ৰ সন্থাই প্ৰৱৰ্তন কৰা প্ৰতিমা বৰুৱা পাণ্ডে বঁটা লোক সংস্কৃতিৰ একনিষ্ঠ সাধক দুৰ্গেশ্বৰ সোণোৱালক প্ৰদান। আৰু মেলবৰ্ণ টেষ্টৰ আজি দ্বিতীয় দিনাৰ সামৰণিত অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ 474 ৰাণৰ প্ৰত্যুত্তৰত ভাৰতৰ 5 উইকেটত 164 ৰাণ। আমাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত।